এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি খাই খাই বাতৰি ভিতৰত আছে, ৰাজ্যত উচ্ছেদ অভিযান অব্যাহত থাকিব বুলি মুখ্যমন্ত্ৰীৰ দৃঢ় মন্তব্য, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত সাতজন অভিযুক্তৰ বিৰুদ্ধে আজি তৃতীয়টো শুনানি গ্ৰহণ, অহা 17 জানুৱাৰীত পৰৱৰ্তী শুনানি, কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ গুৱাহাটী আৰু কলকাতাৰ মাজত চলিবলগীয়া দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লিপাৰ ৰেলগাড়ী পৰিদৰ্শন, শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৰ আজি ধেমাজিত বানৰ ক্ষয়ক্ষতি সম্পৰ্কত আলোচনা আৰু উইলমোৰ পাৰ্কত অনুষ্ঠিত 19 বছৰ অনুৰ্ধ 3খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত ভাৰতৰ দক্ষিণ আফ্ৰিকাক জয়ৰ বাবে 301 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যত উচ্ছেদ অভিযান নিৰন্তৰ চলি থাকিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। গোৱালপাৰা জিলাৰ দুধনৈত আজি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ অধীনত দুধনৈ বিধানসভা সমষ্টিৰ 28,093 গৰাকী মহিলাৰ মাজত 10,000 টকাকৈ প্ৰাৰম্ভিক মূলধনৰ চেক প্ৰদান কৰাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে ৰাজ্যত কমেও 12 লাখ বিঘা দখলীকৃত ভূমি আছে। এই ভূমি পৰ্যায়ক্ৰমে দখলমুক্ত কৰা হ'ব বুলি ডঃ শৰ্মাই জানিবলৈ দিয়ে।
কেইদিন হোজাইত কাম কৰি আছে, এখনৰ পিছত এখন জিলা, বহুত বিঘা মাটি, এতিয়া 1,60,000 পাইছো, কিন্তু মিনিমাম 12 লাখ বিঘা মাটি আছে। এতিয়া চৰকাৰৰ হাতত এইটো সুবিধা আছে, নিৰ্দিষ্ট কমপ্লেইন পালে ট্ৰিবুনেল নালাগে, DC তাতে বিচাৰ হ'ব পাৰে আৰু DC-য়ে 24 ঘণ্টাৰ ভিতৰত তেওঁলোকক দেশৰ পৰা বহিষ্কাৰ কৰিব পাৰে। সেইবাবে আপোনালোকে কিবা কমপ্লেইন পালে DC-ক জনাবৰ বাবে মই অনুৰোধ কৰোঁ।
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি দেশৰ পৰা বহিষ্কাৰ কৰা কাৰ্যও চলি থাকিব বুলি মন্তব্য কৰে। ইপিনে হোজাই জিলাৰ ডবকাৰ যমুনা মৌদংগা সংৰক্ষিত বনাঞ্চলৰ প্ৰায় 6,000 বিঘা ভূমিত প্ৰশাসনৰ উচ্ছেদ আজি দ্বিতীয় দিনাও অব্যাহত আছে। এই অভিযানৰ জৰিয়তে অঞ্চলটোত 30-40 বছৰ ধৰি অবৈধভাৱে বাস কৰি থকা 1,250 পৰিয়ালৰ ভিতৰত 1,098 পৰিয়ালক উচ্ছেদ কৰাৰ লক্ষ্য লোৱা হৈছে। বন বিভাগে বনাঞ্চলখনত জৰীপ চলাই 2,000 বিঘা ভূমি অবৈধ দখলকাৰীৰ কবলত থকাৰ তথ্য লাভ কৰাৰ পাছত 1,200ৰো অধিক দখলকাৰীলৈ জাননী প্ৰেৰণ কৰিছিল। ইয়াৰে 150 পৰিয়ালে সকাহ বিচাৰি উচ্চ ন্যায়ালয়ৰ কাষ চপাত সাময়িকভাৱে এই পৰিয়ালকেইটাৰ ভূমিত উচ্ছেদ স্থগিত ৰখা হৈছে। উচ্ছেদথলীত যাতে কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে কেইবাশাও আৰক্ষী আৰু CRPFৰ জোৱান নিয়োগ কৰা হৈছে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আজি 7 অভিযুক্তৰ বিৰুদ্ধে কামৰূপ মহানগৰ জিলাৰ ছেছন ন্যায়াধীশৰ আদালতত তৃতীয়টো শুনানি গ্ৰহণ কৰা হয়। কাৰাৰুদ্ধ 7 গৰাকী অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, নন্দেশ্বৰ বৰা, পৰেশ বৈশ্য, শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক আদালতে ভাৰ্চুৱেল ব্যৱস্থাৰে শুনানি গ্ৰহণ কৰে। অভিযুক্ত কেইজনৰ হৈ তেওঁলোকৰ অধিবক্তাই জামিন আবেদন দাখিল কৰে। অমৃতপ্ৰভা মহন্তৰ লগতে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰজ্যোতি গোস্বামীয়ে নিজাববীয়াকৈ অধিবক্তা লাভ কৰিছে। সন্দীপন গাৰ্গ, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ হৈ আইন সেৱা প্ৰাধিকাৰীয়ে নিয়োগ কৰা অধিবক্তাই জামিন আবেদন দাখিল কৰে। অৱশ্যে ন্যায়ালয়ে এই আবেদন সন্দৰ্ভত ৰায়দান সংৰক্ষিত ৰাখিছে। 17 জানুৱাৰীত এই আবেদন সন্দৰ্ভত শুনানি গ্ৰহণ কৰা হ'ব আৰু চৰকাৰী পক্ষৰ অধিবক্তাই সেইদিনাই এই জামিন আবেদনৰ বিৰুদ্ধে আপত্তি দৰ্শাব। এই শুনানিতে অভিযুক্তসকলৰ বিচাৰৰ ধাৰাও নিশ্চিত কৰা হ'ব। এই শুনানিকালত উপস্থিত থকা জুবিন গাৰ্গৰ পন্নী গৰিমা শইকীয়া গাৰ্গে শুনানিৰ অন্তত চৰকাৰী লোক অধিবক্তাগৰাকীক সহায়ৰ বাবে নিজাববীয়াকৈ প্ৰদীপ্ত তালুকদাৰ নামৰ এজন অধিবক্তাক নিয়োগৰ অনুমতি বিচাৰি আবেদন দাখিল কৰে। আদালতে এই আবেদন গ্ৰহণ কৰি অধিবক্তাগৰাকীক নিয়োগৰ বাবে অনুমতি দিয়ে। শ্ৰীমতী গাৰ্গে শুনানিৰ পাছত এই বিচাৰ প্ৰক্ৰিয়া ক্ষীপ্ৰ কৰাৰ লগতে দোষীক উচিত শাস্তি প্ৰদানৰ বাবে বিশেষ আদালতত বিচাৰ প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনাইছে বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে।
আমি দেখিছো যে ডিফেন্সে বাহিৰৰ পৰা এতিয়া বহুত নিজৰ হেৰিটো ষ্ট্ৰং কৰি তুলিছে, গতিকে আমি আশা কৰিছো, আমি চৰকাৰক পুনৰবাৰ অনুৰোধ জনাইছো, আমি যিহেতু একদম আইনী প্ৰক্ৰিয়াটোৰ মাজত থাকিয়েই এই যুঁজখন কৰিব লাগিব। মুখ্যমন্ত্ৰী মহোদয়ে বছৰৰ প্ৰথম দিনটোতে তেওঁ ঘোষণা কৰিছিল যিটো পাব্লিক প্ৰজিকিউচনৰ টীম এটা গঠন কৰি দিম বুলি কৈছিলে, গতিকে সেইটো অতি শীঘ্ৰে তেওঁলোকে যাতে খুব সবল এক্সপাৰ্ট আৰু এনেকুৱা ছিনিয়ৰ আমাক এডভকেট লাগিব যাৰ ওপৰত ৰাইজৰ আস্থা আছে, তেওঁলোকৰ অভিজ্ঞতা আছে আৰু এক্সপাৰ্টিজ আছে, গতিকে তেনেকুৱা এটা খুব ষ্ট্ৰং টীম লাগিব, তেতিয়াহে আমাৰ আইনী যুঁজখন সবল হ'ব কোৰ্টত।
ইপিনে সদৌ অসম উকিল সন্থায়ো এই গোচৰৰ বিচাৰ ফাষ্ট্ৰেক আদালতৰ জৰিয়তে কৰাৰ লগতে কমেও 10-12 জন অধিবক্তাৰ এটা দল গঠন কৰি এই বৃহৎ অভিযোগনামা দাখিল হোৱা গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া সুচলভাৱে কৰিবলৈ আহ্বান জনাইছে। এই সন্দৰ্ভত অধিবক্তা অপূৰ্ব কুমাৰ শৰ্মাই এইদৰে কয়।
আমাৰ যিটো চাৰ্জ ফ্ৰেমৰ আজি আছিলে জুবিনদাৰ কেছটোত, অমৃত প্ৰভাৰ হৈ যিজন এডভকেট আহিছিলে তেওঁ অমৃত প্ৰভাৰ বেইল পিটিশ্যন মুভ কৰিছে, লগতে চাৰ্জ ফ্ৰেমিঙৰ কাৰণে যিটো আছিলে সেইটো হিয়েৰিং তেওঁ কৰিছে। কিন্তু কথাটো হ'ল যেহেতু গোটেই এটা ভলিউমিনাস চার্জশ্বীট, আমার মাত্র এজনেই সরকারি অধিবক্তা আৰু এজন সরকারি অধিবক্তা দুখন কোর্টত দৌড়াদৌড়ি করে আছে, এখন মেইন সেশন এখন হল এডিশনেল। এটা আপনাদের কোক ইমান ডাঙর কেস, এটা এজন একিউজডর হয়ে সাতজন এডভোকেট আহিছে পড়া শুনা করে আর এজন আছে ইফালে পাঁচ ছয়জনের কারণে অকলে, গতি নিশ্চয়কে টাইম লৈছে, টাইম লৈছে বেইল এপ্লিকেশনের উপর অবজেকশন দিব। গতি আমার সরকারি অধিবক্তা যিজন আছে ভূপেন্দ্র ভট্টাচার্যী স্যার, তেখেতে প্রম্পটলি একশন লৈছে আর স্ট্রংলি অপোজ করেছে আর কৈছে যে আমি ইয়ারে বিরোধিতা করে পেলায় অবজেকশন ফাইল করিম।
বিহু আর ঝুমুরার পাছত অহা 17 জানুয়ারীত গুৱাহাটীত প্রায় 10,000 শিল্পীয়ে প্রধানমন্ত্রী নরেন্দ্র মোদীর উপস্থিতিত বাগৰুম্বা প্রদর্শন করব। অসমৰ অন্যতম প্রধান জনগোষ্ঠী বড়োসকলৰ লোকনৃত্য বাগৰুম্বাক বিশ্বর প্রেক্ষাপটলৈ নিয়ার লক্ষ্যে অসম সরকারে গুৱাহাটীৰ সৰুসজা ষ্টেডিয়ামত এই অভিলাষী আয়োজন কৰিছে। মুখ্যমন্ত্রী ডক্টৰ হিমন্ত বিশ্ব শর্মায় আজি লোকসেবা ভবনত জিলা আয়ুক্তসকলৰ সৈতে ভিডিও কনফারেন্সত অংশগ্রহণ কৰি বাগৰুম্বাৰ অনুশীলনৰ বুজ লয়। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লিপাৰ ৰেলগাড়ী পৰিদৰ্শন কৰে। ইয়াৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীবৈষ্ণৱে কয় যে ৰেলগাড়ীখন দূৰণিবতী আৰু নৈশ যাত্ৰাৰ বাবে উপযোগীকৈ নিৰ্মাণ কৰি উলিওৱা হৈছে। তেওঁ লগতে কয় যে গুৱাহাটী আৰু কলকাতাৰ মাজত চলিবলগীয়া সম্পূৰ্ণৰূপে শীততাপ নিয়ন্ত্ৰিত এই ৰেলগাড়ীখনৰ যাত্ৰা এই মাহৰ মাজভাগত শুভাৰম্ভ কৰা হ'ব। এই ৰেল সেৱা ভাৰতীয় ৰেল বিভাগে দূৰণিবতীয়া যাত্ৰাৰ ক্ষেত্ৰত লোৱা গুৰুত্বপূৰ্ণ সংস্কাৰৰ প্ৰতীক বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। শ্ৰীবৈষ্ণৱে কয় যে বন্দে ভাৰত শ্লিপাৰ ৰেলগাড়ীখন দ্ৰুত আৰামদায়ক যাত্ৰাৰ সুবিধা আৰু অত্যাধুনিক সুৰক্ষা ব্যৱস্থাৰে সুসজ্জিত। ৰেলগাড়ীখনত আৰামদায়ক শ্লিপাৰ বাৰ্থ, স্বয়ংক্ৰিয় দুৱাৰ আৰু আধুনিক শৌচালয়সহ অত্যাধুনিক যাত্ৰী সুবিধা আছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
वंदे भारत स्लीपर माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी के रेलवे को ट्रांसफॉर्म करने के संकल्प का हिस्सा है। ओवरनाइट जर्नी के लिए वंदे भारत स्लीपर एक टोटली नए डिजाइन से बनाया गया है। हर एक चीज का ध्यान रखकर इस ट्रेन को डिजाइन किया गया है। शुरुआत गुवाहाटी से कोलकाता के बीच में पहली सर्विस चालू होगी वंदे भारत स्लीपर की, और इस साल करीब करीब 10 और ट्रेन बनेंगी। टोटल 12 ट्रेन का इस साल का टारगेट है।
উল্লেখযোগ্য যে 2023 চনত প্ৰৱৰ্তন কৰা বন্দে ভাৰত ৰেল সেৱা এতিয়ালৈকে দিনৰ ভাগতে চলাচল কৰিছিল। ৰেল মন্ত্ৰালয়ে ইতিমধ্যে নিশাৰ ভাগত চলাচল কৰিব পৰা বন্দে ভাৰত শ্লিপাৰ সেৱাৰ স্পীড ট্ৰায়েল সম্পন্ন কৰিছে আৰু এই ট্ৰায়েলত ৰেলগাড়ীখনে ঘণ্টাত সৰ্বাধিক 180 কিলোমিটাৰৰ গতিবেগ অতিক্ৰম কৰিছে। অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সহযোগত গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত চলি থকা অসম গ্ৰন্থমেলাৰ আজি একাদশ দিনা মহিলাসকলৰ ভিন্নহুৰি কাৰ্যসূচী অনুষ্ঠিত হয়। ইয়াৰ লগতে বিয়লি 3 বজাৰ পৰা বহুভাষিক কবি সন্মিলন অনুষ্ঠিত হয়। অপৰাজিতা পূজাৰীয়ে সঞ্চালনা কৰা এই অনুষ্ঠানত হায়দৰাবাদৰ বিশিষ্ট কবি ৰমেশ কাৰ্তিক আৰু উত্তৰ প্ৰদেশৰ আগাৰীৰ কবি গৌৰৱ পাণ্ডে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। বিয়লি 5 বজাৰ পৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হৈছে। শিক্ষা, ভৈয়াম, জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজি জিলা প্ৰশাসন আৰু পঞ্চায়ত প্ৰতিনিধিসকলৰ সৈতে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ উদ্যোগত অহা 7 জানুৱাৰীত ধেমাজিত হ'বলগীয়া প্ৰাৰম্ভিক পুঁজিৰ চেক বিতৰণ অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লয়। মুখ্যমন্ত্ৰী সেইদিনা সমষ্টিটোৰ 32,000ৰো অধিক উদ্যমী মহিলাৰ মাজত আঁচনিখনৰ অধীনত চেক বিতৰণ কৰিব। মন্ত্ৰীগৰাকীয়ে আজি ধেমাজি বিধানসভা সমষ্টিৰ অন্তৰ্গত জয়ৰামপুৰ গাঁও পঞ্চায়তৰ 2 নম্বৰ বৈজয়ন্তীপুৰ ৱাৰ্ডৰ ৰাইজৰ সৈতে অঞ্চলটোৰ বান সমস্যা সম্পৰ্কে আলোচনা কৰে। প্ৰতিবছৰে এই অঞ্চলটোত চিলনী, গেৰমেৰ আৰু তৰাজান নৈৰ বাঢ়নী পানীয়ে কৰা ক্ষয় ক্ষতি সম্পৰ্কে মন্ত্ৰীগৰাকীয়ে বুজ লয়। মন্ত্ৰীগৰাকীয়ে লোক নিৰ্মাণ পথ বিভাগৰ লগতে অন্যান্য বিভাগীয় বিষয়াসকলৰ সৈতে বানৰ পাছত হোৱা আন্তঃগাঁথনিৰ ক্ষয় ক্ষতি পূৰণৰ বিষয়ে আলোচনা কৰে। ডাঃ পেগুৱে আজি ধেমাজি জিলাৰ গোগামুখত HDFC বেংকৰ কোম্পানী সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত গোগামুখ চিকিৎসালয় উন্নীতকৰণ প্ৰকল্পৰ উদ্বোধন কৰে। এই উপলক্ষে মন্ত্ৰীগৰাকীয়ে কয় যে এই প্ৰকল্পই অঞ্চলটোৰ প্ৰাথমিক আৰু সমূহীয়া স্বাস্থ্য ব্যৱস্থা সুদৃঢ় কৰিব। তেওঁ লগতে অঞ্চলটোৰ জনস্বাস্থ্যৰ উন্নয়ন আৰু মানৱ কল্যাণৰ দিশত অমূল্য অৱদান আগবঢ়োৱাৰ বাবে গ্ৰাম্য উন্নয়ন ন্যাস আৰু HDFC বেংকক ধন্যবাদ জ্ঞাপন কৰে। আকাশবাণী গুৱাহাটীৰ আজি নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত গ্ৰন্থবৰ্ষ, গ্ৰন্থৰ চাহিদা আৰু ভৱিষ্যত সম্পৰ্কত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। এই আলোচনাত বিশিষ্ট প্ৰকাশক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ সূৰ্যকান্ত হাজৰিকা আৰু লেখক অনুবাদক মনস্বিনী ৰুণুমী মহন্তই অংশগ্ৰহণ কৰিব। অনুষ্ঠানটিৰ প্ৰযোজনা ৰাজীৱ লোচন বৰঠাকুৰৰ আৰু আদৰিব পূৰ্ণিমা গোস্বামীয়ে। আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশমৰ্মে বাতৰি বিভাগে আৰম্ভ কৰা বিশেষ প্ৰাসংগিক অনুষ্ঠানত আজি বিয়লি 3:05 প্ৰচাৰিত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদ BCCIৰ সচিব দেৱজিৎ শইকীয়াৰ সৈতে হোৱা সাক্ষাৎকাৰটি নিশা 9:15 পুনৰ প্ৰচাৰ কৰা হ'ব। উদীয়মান খেলুৱৈৰ প্ৰশিক্ষণ বিষয়ক এই সাক্ষাৎ গ্ৰহণ কৰিছে আমাৰ মঙলদৈ জিলাৰ সংবাদদাতা ময়ূক গোস্বামীয়ে। পৰৱৰ্তী বাতৰি শুনক অৰুণিমাৰ পৰা।
খাদ্য আৰু ৰাজহুৱা বিতৰণ গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে আজি কাছাৰ জিলাৰ দেৱান চাহ বাগিচাত স্বাস্থ্যৱান শ্ৰমিক যোজনা নামৰ এটা পৰীক্ষামূলক প্ৰকল্প উদ্বোধন কৰে। অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে কয় যে এই প্ৰকল্পৰ জৰিয়তে চাহ শ্ৰমিকসকলৰ স্বাস্থ্যৰ সুবিধা, সজাগতা আৰু কল্যাণ সুনিশ্চিত কৰাৰ বাবে বিশেষ পদক্ষেপ লোৱা হৈছে। এই যোজনাৰ অধীনত উচ্চ ৰক্তচাপ আৰু মধুমেহকে ধৰি অসংক্ৰামক ৰোগৰ পৰীক্ষা, চিকিৎসা, বয়স নিৰ্বিশেষে ৰক্তাল্পতা আৰু পুষ্টিহীনতাৰ নিদান, যক্ষ্মা আৰু কুষ্ঠৰোগৰ চিকিৎসা আৰু মাদক দ্ৰব্য সেৱনৰ ক্ষতিকাৰক প্ৰভাৱৰ বিষয়ে সজাগতা সৃষ্টিত গুৰুত্ব আৰোপ কৰা হৈছে। উল্লেখযোগ্য যে চাহ শ্ৰমিকৰ স্বাস্থ্য সুৰক্ষা আৰু কল্যাণ নিশ্চিত কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে ৰাজ্যৰ 800 চাহ বাগিচাৰ ভিতৰত বচা বচা 20 বাগিচাত এই প্ৰকল্প আৰম্ভ কৰা হৈছে। বাক্সা জিলাৰ সদৰ মুছলপুৰত 5 কাৰ্যসূচীৰে অনুষ্ঠিত স্বদেশী মেলাৰ আজি সন্ধিয়া সামৰণি পৰিব। ৰাজ্য চৰকাৰৰ উদ্যোগ, বাণিজ্য, ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ সৌজন্যত আৰু সদৌ অসম ক্ষুদ্ৰ উদ্যোগ উন্নয়ন নিগম লিমিটেড তথা জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ সহযোগত অনুষ্ঠিত এই মেলাত 50 বিপণীয়ে অংশগ্ৰহণ কৰিছে। মেলাত বিভিন্ন থলুৱা খাদ্যসম্ভাৰ, পৰম্পৰাগত সাজপাৰ আদি প্ৰদৰ্শন কৰা হৈছে। ইয়াৰ লগতে বাঁহ বেতৰ সামগ্ৰীৰ বিপণীও মুকলি কৰা হৈছে। কামৰূপ জিলা পৰিকল্পনা সমিতিৰ এখন সভা আজি জিলাৰ সংহত আয়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত হয়। কামৰূপ জিলা পৰিষদৰ অধ্যক্ষ নিপন ভূঞাৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত পঞ্চদশ বিত্ত আয়োগৰ অধীনত 2024-25 বৰ্ষৰ আঁচনিসমূহ চূড়ান্ত কৰা হয়। সভাত দৰং ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, জিলা মুখ্য কাৰ্যবাহী বিষয়া সিদ্ধাৰ্থ গোস্বামীৰ লগতে ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে। নগাঁও আৰক্ষীয়ে আজি পুৱা গোপন সূত্ৰৰ পম খেদি কাটিমাৰী গ্ৰান্তত অভিযান চলাই 2 পৰিমাণৰ ফাংসহ 2 সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। ধৃত সৰবৰাহকাৰী 2 কাটিমাৰী গ্ৰান্তৰ আব্দুল দুলাল আৰু ছেলিমা বেগম বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে তেওঁলোকৰ জিম্মাৰ পৰা 2.5 কিলোগ্ৰাম ভাং জব্দ কৰে। আৰক্ষীয়ে অধিক তথ্যৰ বাবে ধৃত লোক দুজনক জেৰা কৰি আছে। সমাগত বিধানসভা নিৰ্বাচন নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ উদ্দেশ্যে তামোলপুৰ জিলা প্ৰশাসনে বিভিন্ন কাৰ্যসূচী হাতত লৈছে। নিৰ্বাচন আয়োগৰ নিৰ্দেশমৰ্মে জিলাখনৰ 2 বিধানসভা সমষ্টিৰ মুঠ 45 গাঁও পৰিষদ উন্নয়ন সমিতিৰ প্ৰতিখনতে আজি আৰু কাইলৈ বিশেষ সজাগতামূলক সভাৰ আয়োজন কৰা হৈছে। প্ৰশাসন আৰু নিৰ্বাচন আয়োগৰ বিষয়াসকলে এই সভাসমূহত অংশগ্ৰহণ কৰি ভোটাৰ তালিকাৰ সংশোধনৰ সন্দৰ্ভত বিতংভাৱে আলোচনা কৰে। লখিমপুৰ জিলা সোৱণশিৰি মহাবিদ্যালয়ৰ সভাকক্ষত আয়োজিত বিজেপিৰ ঢকুৱাখনা জিলা আৰু লখিমপুৰ জিলাৰ নিৰ্বাচনী ব্যৱস্থাপনাৰ সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক আজি অনুষ্ঠিত হয়। সমাগত নিৰ্বাচন সন্দৰ্ভত আলোচনা হোৱা এই বৈঠকত স্থানীয় সাংসদ প্ৰদান বৰুৱা, বিধায়কদ্বয় মানৱ ডেকা, নৱকুমাৰ দলে, স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ভৈৰৱ দেউৰী, লখিমপুৰ জিলা পৰিষদৰ সভানেত্ৰী ছোনিয়া বৰগোহাঁইকে ধৰি কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে। ভাৰতৰ 19 অনূৰ্ধ ক্ৰিকেট দলে বেননীৰ উইলমোৰ পাৰ্কত অনুষ্ঠিত চলিত 3 শৃংখলাৰ প্ৰথমখন এদিনীয়াত দক্ষিণ আফ্ৰিকাক জয়ৰ বাবে 301 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। খেলখনত ভাৰতে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 50 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই 300 ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ হৰবংশ পাংগালিয়াই সৰ্বাধিক 93 ৰাণ কৰে। প্ৰত্যুত্তৰত দক্ষিণ আফ্ৰিকাই এই বাতৰি যুগুতোৱাৰ পৰলৈকে 4 অভাৰত 1 উইকেট নেহেৰুৱাকৈ 25 ৰাণ সংগ্ৰহ কৰি খেলি আছিল। অহা 15 পৰা হ'বলগীয়া ICC 19 অনূৰ্ধ বিশ্বকাপৰ পূৰ্বে এই শৃংখলা 2 দলৰ বাবে উপযুক্ত প্ৰস্তুতিমূলক খেল হিচাপে বিবেচিত হ'ব। বৈভৱ সূৰ্যবংশীয়ে ভাৰতীয় দলটোক নেতৃত্ব দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ৰাজ্যত উচ্ছেদ অভিযান অব্যাহত থাকিব বুলি মুখ্যমন্ত্ৰীৰ দৃঢ় মন্তব্য। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত 7 অভিযুক্তৰ বিৰুদ্ধে আজি 3য়টো শুনানি গ্ৰহণ, অহা 17 পৰৱৰ্তী শুনানি। কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ গুৱাহাটী আৰু কলকাতাৰ মাজত চলিবলগীয়া দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লিপাৰ ৰেলগাড়ী পৰিদৰ্শন। শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৰ আজি ধেমাজিত বানৰ ক্ষয় ক্ষতি সম্পৰ্কত আলোচনা আৰু উইলমোৰ পাৰ্কত অনুষ্ঠিত 19 অনূৰ্ধ 3 এদিনীয়া ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত ভাৰতৰ দক্ষিণ আফ্ৰিকাক জয়ৰ বাবে 301 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।